নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষী মহোৎসৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মুকলি, ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰতৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ 69 সংখ্যক মৃত্যুবাৰ্ষিকীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধা জ্ঞাপন, 2024-25 বৰ্ষৰ বাবে ৰাজ্য চৰকাৰৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্ৰকাশ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধি, যোৱা দুটা মাহত ৰাজহ সংগ্ৰহৰ পৰিমাণ প্ৰায় 1.5 কোটি, আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন ক্ৰিকেট টেষ্ট আজি কিছু সময় পাছতে এডিলেইডত আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। তিনিদিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সংস্কৃতি, চহকী বস্ত্ৰশিল্প, শিল্পকলা আৰু পৰ্যটনৰ প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱত 250গৰাকীতকৈ অধিক শিল্পীয়ে হস্তশিল্প, বস্ত্ৰ আৰু কৃষি তথা উদ্যান শস্যৰ GI টেগ লাভ কৰা 34বিধ সা সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ফেশ্বন শ্ব, ক্ৰেতা বিক্ৰেতাৰ সন্মিলন আদিৰো আয়োজন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 320গৰাকী কৃষক আৰু শিল্পীৰ সা সামগ্ৰী প্ৰদৰ্শন হ'বলগীয়া গ্ৰাম্য হাট বজাৰ এই মহোৎসৱৰ বিশেষ আকৰ্ষণ। উল্লেখযোগ্য যে এই মহোৎসৱে উত্তৰ পূৰ্বাঞ্চলৰ শিল্পী উদ্যোগীসকলক নতুন সুযোগ প্ৰদান কৰিব। আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰতৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ 69 সংখ্যক মৃত্যুবাৰ্ষিকী। সমতা, ভাতৃত্ববোধ আৰু ঐক্যৰ আদৰ্শৰে এখন বৈচিত্ৰহীন সমাজৰ বুনিয়াদ ৰচনা কৰা আইনজ্ঞ, সুদক্ষ ৰাজনীতিবিদ আম্বেদকাৰক তেওঁৰ মৃত্যুবাৰ্ষিকীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জাতি গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰক স্মৰণ কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেইবাগৰাকী সাংসদ তথা অন্যান্য বিষয়ববীয়াই ভাৰতীয় সংবিধানৰ ৰূপকাৰ আম্বেদকাৰৰ স্মৃতিত নতুন দিল্লীত সংসদ ভৱনৰ প্ৰেৰণাস্থলত আজি শ্ৰদ্ধা জ্ঞাপন কৰিব। ৰাজ্য চৰকাৰে 2024-25 বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্ৰকাশ কৰিছে। কাইলৈ প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঁইৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত 31গৰাকী ব্যক্তিক এই সন্মান জনোৱা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰে। সভাৰ মুঠ 849খন জিলাৰ আৰু শাখা সাহিত্য সভাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ভোটদান পৰ্বৰ পাছত কালি মেঘদূত ভৱনত সংস্থাপিত ভোটৰ বাকচ নিৰ্বাচন বিষয়াই চীল কৰে। অহা 29 ডিচেম্বৰত ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰ সভাপতি পদত ডঃ বসন্ত কুমাৰ গোস্বামী আৰু ডঃ উপেন ৰাভা হাকাছাম, উপ সভাপতি পদত পদুম ৰাজখোৱা, বিপিন চন্দ্ৰ কলিতা, সহিৰ ভূঞা, প্ৰধান সম্পাদক পদত ডঃ সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্ৰসাদ শৰ্মা আৰু দেৱজিৎ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ 2জন নতুন কাৰ্যবাহী সদস্য মনোনীত কৰিছে। এওঁলোক হৈছে সজল কুমাৰ সিংহ আৰু চাইকং বসুমতাৰী। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ পৰামৰ্শ অনুসৰি এই 2জন সদস্যক কাৰ্যবাহী সদস্যৰূপে নিযুক্তি দিয়া হৈছে। এই নতুন অন্তৰ্ভুক্তিৰ ফলত বিটিচিত বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব বৃদ্ধি পোৱাৰ লগতে কাৰ্যবাহী পৰিষদৰ কাৰ্যক্ষমতা অধিক বৃদ্ধি পাব বুলি আমাৰ কোকৰাঝাৰৰ সংবাদদাতাই জনাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উদ্যানখনত যোৱা 2 মাহত পৰ্যটকৰ সংখ্যা যথেষ্ট বাঢ়িছে। অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া উদ্যানখন যোৱা 2 মাহত 81,068গৰাকী পৰ্যটকে দৰ্শন কৰে। ইয়াৰে 3,425গৰাকী বিদেশী পৰ্যটক। অক্টোবৰত 29,579গৰাকী পৰ্যটক আৰু নৱেম্বৰত 51,489গৰাকী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছে। পৰ্যটকৰ পৰা যোৱা 2 মাহত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে প্ৰায় 1.5 কোটি টকা। ইফালে সৰ্বভাৰতীয় ভিত্তিত চলি থকা হাতীৰ সংখ্যা নিৰূপণৰ অংশ হিচাপে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো হাতীৰ সংখ্যা নিৰূপণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কাইলৈ পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো হাতীৰ সংখ্যা এই প্ৰক্ৰিয়া চলি থাকিব। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত কালিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে। 9ম সংখ্যক এই মহোৎসৱত কালি মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত জনপ্ৰিয় অভিনেতা কপিল বৰা, মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে 30খন ছবি তালিকাভুক্ত কৰা হৈছে। ইয়াৰে 20খন ছবি প্ৰতিযোগিতা শাখাত তালিকাভুক্ত কৰা হৈছে। মহোৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচীত পাৰ্থজিৎ বৰুৱাৰ জ্যোতি ককাইদেউ আৰু বিশ্বাস সুৰেশৰ ট্ৰু ট্ৰেইনছ ছবি দুখন প্ৰদৰ্শিত হ'ব। কেন্দ্ৰীয় শাসিত প্ৰদেশ পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটিছবি মহোৎসৱ আজি আৰম্ভ হ'ব। তিনিদিনীয়া এই মহোৎসৱত দেশ বিদেশৰ মুঠ 35খন নিৰ্বাচিত তথ্যচিত্ৰ আৰু চুটিছবি প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ সহযোগিতাত পুডুচেৰী বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিকছ আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত তামিলনাডু, প্ৰগতিশীল লেখক সমাজ আৰু পুডুচেৰী চলচ্চিত্ৰ সংঘয়ো সহযোগিতা আগবঢ়াইছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ আণ্ডাৰস্কোৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ আণ্ডাৰস্কোৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। বাদুংডুপ্পা কলাকেন্দ্ৰই পঞ্চদশ বাৰ্ষিক আণ্ডাৰ দ্য চাল্ট্ৰি নাট সমাৰোহ 2024ৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা 15, 16 আৰু 17 ডিচেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মুক্ত আকাশৰ শালগছৰ তলত মাটিৰ মজিয়াত মঞ্চ, দৰ্শকৰ বাবে বাঁহেৰে গেলেৰী সাজি নাট প্ৰদৰ্শন কৰা বাদুংডুপ্পা কলাকেন্দ্ৰই ব্যতিক্ৰমী নাটধাৰাৰ সৃষ্টি কৰি বিশেষ পৰিচিতি লাভ কৰিছে। 15 ডিচেম্বৰৰ পুৱা নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত দদান ৰজা নামৰ নাটখন মঞ্চস্থ হ'ব। সেইদিনাই মংলী নামৰ আন এখন নাট মঞ্চস্থ হোৱাৰ লগতে 16 ডিচেম্বৰত কিন্ধান চাৰিত্ৰিৰাম নামৰ নাটখন প্ৰদৰ্শন কৰা হ'ব। সেইদিনা বিয়লি 2:30 বজাত ঈশান ৰাজ নামৰ আন এখন নাট প্ৰদৰ্শন কৰাৰ লগতে অন্তিম দিনা ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান বিভিন্ন লোককলাৰ প্ৰদৰ্শনেৰে সামৰণি পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি সদনত কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সংযোগী দলংখনৰ কাম 53.27% সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয় যে 2028 চনৰ 22 অক্টোবৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। সদনৰ প্ৰশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সকলো ৰাষ্ট্ৰীয় প্ৰকল্পৰ নিৰ্মাণ কাৰ্য 2025 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ উল্লেখ কৰে যে অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যৰ দায়িত্ব ৰাজ্যৰ লোক নিৰ্মাণ বিভাগক দিয়া হৈছে। সৰুপথাৰত আজিৰে পৰা 9 ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ 16th ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। 9 ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা। আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি অসমৰো বিভিন্ন স্থানত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিত থকা কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি কেন্দ্ৰীয়ভাৱে এই দিৱসৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত বিভাগীয় সঞ্চালক হাৰদীপ সিঙে অংশগ্ৰহণ কৰিব। দিৱস উপলক্ষে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। তিনিচুকীয়া জিলাতো অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে চাফাই অভিযান, পতাকা উত্তোলন, গছপুলি ৰোপণৰ লগতে স্বেচ্ছাসেৱকসকলক শুভেচ্ছা জ্ঞাপন, সজাগতা সমদল, দুৰ্যোগ সজাগতা আখৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এই সমদলৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ 2025 বৰ্ষৰ পঞ্জীকৰণৰ বাবে অহা 15 ফেব্ৰুৱাৰীৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। এই যোজনাৰ অধীনত বতৰৰ অনিশ্চয়তাৰ সৈতে জড়িত ক্ষতিৰ শংকা কম কৰি পৰিশ্ৰমী কৃষক ভাই ভনীৰ আৰ্থিক হিত ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 19.67 কোটি কৃষক উপকৃত হোৱাৰ লগতে 70 কোটিৰো অধিক কৃষকৰ আবেদন লাভ কৰা হৈছে। আঁচনিৰ সবিশেষ জানিবলৈ 1447 এই হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে 150 বছৰীয়া জয়ন্তী উপলক্ষে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বতৰ বিজ্ঞান অলিম্পিয়াডৰ আয়োজন কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, ছাউথ এছিয়ান মেট্ৰলজিকেল এছ'চিয়েচন আৰু ইণ্ডিয়ান মেট্ৰলজিকেল ছ'চাইটিয়ে এই অলিম্পিয়াডখনৰ আয়োজন কৰিছে। অষ্টম নবম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই অলিম্পিয়াডত অংশগ্ৰহণ কৰিব পাৰিব বুলি সংস্থাটোৰ আয়োজকসকলে জানিবলৈ দিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত প্ৰকাশিত প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি আগবঢ়াইছে মোৰ সহযোগী ৰত্ন দাসে।
অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ দহগৰাকীৰ ভিতৰত উত্তীৰ্ণ সাতগৰাকীয়ে মহিলা শিক্ষাৰ্থী। এই বিষয়ে দৈনিক অসম কাকতে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ কেবিনেটে ৰাজহুৱা স্থানত গোমাংস ভক্ষণ নিষিদ্ধ কৰা দিনটোতে অসমত প্ৰতি প্লেট কণীৰ দাম 25 টকালৈ বৃদ্ধি পোৱাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজব সিদ্ধান্তত দিশহাৰা শিক্ষাৰ্থী তথা কলেজ কৰ্তৃপক্ষ। মাত্ৰ 48 ঘণ্টাৰ ভিতৰত প্ৰপত্ৰ পূৰণৰ জাননী সন্দৰ্ভত প্ৰতিক্ৰিয়ামূলক এটি বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সন্দৰ্ভত কৰা ঘোষণাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। উদ্যোগপতি গৌতম আদানীৰ প্ৰসংগ উত্থাপন কৰি সংসদ ভৱনৰ মূল প্ৰৱেশপথত বিৰোধী ইণ্ডিয়াৰ বিৰোধ প্ৰদৰ্শনৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 29 ডিচেম্বৰত হ'ব টেট নিযুক্তি পৰীক্ষা। এই সন্দৰ্ভত অসমীয়া প্ৰতিনিধি কাকতে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰত আৰু ভূটানৰ অৰ্থনৈতিক সংযোগীকৰণ সুদৃঢ় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ ৰজাৰ মাজত হোৱা বিস্তৃত আলোচনাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমৰ সৰ্বাধিক প্ৰদূষিত 9টা জলাশয়ৰ ভিতৰত 4টাই গুৱাহাটীৰ। প্ৰদূষিত জলভাণ্ডাৰৰ ভিতৰত ভৰলুৰ নাম। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড অসমৰ কেন্দ্ৰীয় গৱেষণাগাৰৰ এটা সূত্ৰই প্ৰকাশ কৰা তথ্যই উন্মোচিত কৰিলে গুৱাহাটীৰ জল প্ৰদূষণৰ ভয়াৱহ ৰূপ। এই সম্পৰ্কে দ্য আছাম ট্ৰিবিউন কাকতে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে। 2023 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ শীৰ্ষত সৰ্বাধিক তৃতীয় তথা অন্তিম প্ৰয়াসত উত্তীৰ্ণ অধিকাংশ শিক্ষাৰ্থী। এই বাতৰিটোক দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমি আকৌ বাতৰিৰ মাজলৈ উভতি আহিছোঁ।
ধন্যবাদ ৰত্ন। এডিলেইডত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ গভাস্কাৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন ক্ৰিকেট টেষ্টত টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। পাৰ্থত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 295 ৰাণৰ বৃহৎ ব্যৱধানত পৰাজিত কৰিছিল। ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই সংবাদমেল এখনত অংশগ্ৰহণ কৰি কয় যে কে এল ৰাহুলে যশস্বী জয়সৱালৰ সৈতে অপেনিং কৰিব। বাহৰেইনত আজিৰে পৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তোলন প্ৰতিযোগিতা আৰম্ভ হ'ব। 3গৰাকী মহিলা ভাৰতীয় ভাৰোত্তোলকে এই প্ৰতিযোগিতাত ভাগ ল'ব। অৱশ্যে পুৰুষ শাখাত এইবছৰ কোনো ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই। অলিম্পিকৰ পদক বিজেতা মীৰাবাই চানু এই প্ৰতিযোগিতাত ভাগ লোৱা নাই। চানুৰ অনুপস্থিতিত জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 49 কিলোগ্ৰাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। প্ৰতিযোগিতাৰ এই শাখাৰ গ্ৰুপ এত স্থান লাভ কৰা জ্ঞানেশ্বৰী হৈছে একমাত্ৰ ভাৰতীয় ভাৰোত্তোলক। কমনৱেলথ পদক বিজয়ী বিন্দিয়াৰাণী দেৱীয়ে মহিলাৰ 55 কিলোগ্ৰাম শাখাৰ গ্ৰুপ বিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে দীতিমণি সোণোৱালে 64 কিলোগ্ৰাম শাখাৰ গ্ৰুপ চিট খেলিব। পুৰুষৰ 19 বছৰ অনুৰ্ধৰ এছিয়া কাপ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব। শ্বাৰজাহত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 10:30 বজাত আৰম্ভ হ'ব। ডুবাইত হ'বলগীয়া আনখন ছেমি ফাইনেলত পাকিস্তান বাংলাদেশৰ মুখামুখি হ'ব। ভাৰতে গ্ৰুপৰ শেষৰখন খেলত আৰব আমিৰী ৰাষ্ট্ৰক 10 উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জাপান আৰু আৰব আমিৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰত নিজৰ গ্ৰুপৰ দ্বিতীয় স্থানত আছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমৰ অষ্টলক্ষ্মী মহোৎসৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মুকলি। ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰতৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ 69 সংখ্যক মৃত্যুবাৰ্ষিকীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধা জ্ঞাপন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধি। যোৱা 2 মাহত ৰাজহ সংগ্ৰহৰ পৰিমাণ প্ৰায় 1.5 কোটি। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন ক্ৰিকেট টেষ্টত টছত জিকি ভাৰতৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব 10 বজাত।